ومنهم الذين يؤذون النبي ويقولون هو أذن قل أذن خير لكم يؤمن بالله ويؤمن للمؤمنين ورحمة للذين آمنوا منكم والذين يؤذون رسول الله لهم عذاب أليم
আর সিহঁতৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয় এওঁ দেখোন প্ৰত্যেক কথাতে কৰ্ণপাত কৰে কোৱা তোমালোকৰ বাবে যি মংগল তেওঁ কেৱল সেইটোৱে শুনে তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে আৰু তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে তেওঁ হৈছে ৰহমত যিসকলে আল্লাহৰ ৰাসূলক কষ্ট দিয়ে সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি